Ella a Cajfaní. বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। ভাৰতীয় অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি উলহ মালহেৰে শ্ৰীৰাম জন্মোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ মণিকা বাট্ৰা আৰু শ্ৰীজা আকুলাই টেবুল টেনিছ বিশ্বকাপ প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে আৰু ৰাজস্থান ৰয়েলছে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত ৰোড শ্বত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনায়। শ্ৰীমোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেংৰাইমুখৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কালি যোৰহাটৰ তিতাবৰত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে কালি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে কংগ্ৰেছ নেত্ৰী অলকা লাম্বা উপস্থিত থাকে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল দলৰ ললিত পেগুকে ধৰি 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ৰঞ্জন কুমাৰ ব্ৰহ্ম আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে মনোনয়ন দাখিল কৰে। তৃতীয় পৰ্যায়ৰ বাবে 19 এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। আনহাতে 22 এপ্ৰিল হৈছে মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন। এই পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত 7 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ কৰ্তব্য পালন কৰি থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছ সমৰ্থিত লোকসকলে বংগত তেওঁলোকক আক্ৰমণ কৰিছে। তেওঁ বংগৰ সৈতে খাপ নোখোৱা এক সংস্কৃতিক গঢ় দিয়াৰ বাবে পশ্চিমবংগৰ শাসনাধিষ্ঠ দলক সমালোচনা কৰে। ৰায়গঞ্জ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ কালি এখন জনসভা সম্বোধন কৰি শ্ৰীমোদীয়ে বংগত দুৰ্নীতিৰ সংস্কৃতি গঢ়ি উঠা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উৰা বাতৰি বিয়পোৱাৰ বাবে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমালোচনা কৰে। তেওঁ কয় যে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আৰু ৰোহিংগীয়া লোকসকলক তৃণমূল কংগ্ৰেছে এতিয়া ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আইনৰ বিৰুদ্ধে মাত মাতিছে। শ্ৰীমোদীয়ে ৰায়গঞ্জৰ জনসাধাৰণক বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দি এখন বিকশিত ভাৰতৰ অংশীদাৰ হবলৈ আহান জনায়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিগত 3টা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি হৈছে আৰু সমাগত বছৰবোৰতো এই বৃদ্ধি অব্যাহত থকাৰ সম্ভাৱনা আছে। জয়পুৰত কালি উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমণে কয় যে অহা 25 বছৰৰ বাবে ভাৰতত অতি কঠিন সময় হ'ব। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আহিছে। অৰ্থনৈতিক নীতি, সুস্থিৰ চৰকাৰ, সুস্থিৰ কৰ নীতি, স্বচ্ছ নিবিদা, ক্ৰয় আদিৰ বাবে বিদেশত ভাৰতৰ অৰ্থনীতিৰ অপৰিসীম বিশ্বাসযোগ্যতা আছে। ফলস্বৰূপে বিনিয়োগকাৰীসকলে ভাৰতলৈ বিনিয়োগ কৰিবলৈ আহিছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত আজি আন আন দেশৰ প্ৰান্তৰ লগতে অযোধ্যাতো উলহ মালহেৰে শ্ৰীৰামৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। ৰামনৱমীৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল গৈ ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে। সাম্ভাব্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অঞ্চল বিশেষে গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰাৰ লগতে মেলা হ'বলগীয়া স্থানত ড্ৰোন কেমেৰা আৰু CCTVৰ জৰিয়তে বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন স্থানত অস্থায়ী চিকিৎসা কেন্দ্ৰ তথা বিশুদ্ধ খোৱাপানীৰো ব্যৱস্থা কৰা হৈছে। বিজেপিৰ এটা প্ৰতিনিধি দলে কালি নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি NDA কৰ্মীক অপব্যৱহাৰ কৰাৰ বাবে জগনমোহন ৰেড্ডীৰ নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিং, ওম পাঠক, তেলেগু দেশম পাৰ্টীৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰ, জনসেনা পাৰ্টীৰ অধ্যক্ষ এন মনোহৰ তথা অন্যান্য সদস্যৰে গঠিত এই প্ৰতিনিধি দলটোৱে নতুন দিল্লীত এই সন্দৰ্ভত আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত অৰুণ সিঙে কয় যে শাসকীয় ৰাজ্য চৰকাৰৰ সপক্ষে কাম কৰিবলৈ ৰাজ্যিক শাসন ব্যৱস্থাই হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিনিধি দলটোৱে তদন্তৰ দাবী জনাইছে। তেওঁ কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত ভিডিঅগ্ৰাফী আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনী নিয়োগ কৰাৰো দাবী উত্থাপন কৰা হৈছে। ইপিনে জনসেনা পাৰ্টীৰ অধ্যক্ষ এন মনোহৰে কয় যে অন্ধ্ৰপ্ৰদেশৰ পৰিস্থিতি সন্দৰ্ভত নিৰ্বাচন আয়োগক তাৎক্ষণিক পদক্ষেপ ল'বলৈ প্ৰতিনিধি দলটোৱে আহ্বান জনাইছে। একেদৰে তেলেগু দেশম পাৰ্টীৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰে শাসকীয় YSRCP চৰকাৰৰ নিৰ্বাচনী আচৰণ বিধি উলংঘনক লৈ উদ্বেগ প্ৰকাশ কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে ঝাৰখণ্ডৰ বাবে কালি 3গৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। প্ৰকাশিত তালিকা অনুসৰি দীপিকা পাণ্ডে সিঙে গোড্ডা আৰু কৃষ্ণ নন্দ ত্ৰিপাঠীয়ে ছত্ৰা লোকসভা সমষ্টিত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে ধানবাদ আসনৰ বাবে অনুপমা সিঙক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। ভাৰতৰ মনিকা বাট্ৰা আৰু শ্ৰীজা আকুলাই চীনৰ মাকাওত চলি থকা টেবুল টেনিছ বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ গ্ৰুপ পৰ্যায়ৰ জৰিয়তে অভিযান আৰম্ভ কৰিছে। বিশ্বৰ 37 সংখ্যক স্থানৰ খেলুৱৈ মনিকাই ৰোমানিয়াৰ এডিনা ডিকানক 3-1 ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ শ্ৰীজা আকুলাই পোলেণ্ডৰ নাটালিয়া বাজুৰৰ বিৰুদ্ধে 4-0 ফলাফলেৰে বিজয় সাব্যস্ত কৰে। গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত মনিকা আজি বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ চীনৰ মান ইউ ৱাঙৰ বিৰুদ্ধে মুখামুখি হ'ব। একেদৰে গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত শ্ৰীজা চীনৰ চেন মেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেল দুখনত বিজয় অৰ্জন কৰিলে দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 223 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে 56টা বলত 109 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আবেশ খান আৰু কুলদীপ সিঙে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে জছ বাটলাৰৰ অপৰাজিত শতকৰ সহায়েৰে ইনিংছৰ অন্তিমটো বলত বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ৰিয়ান পৰাগে 14টা বলত 34 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। ভাৰতীয় অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়িছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। ভাৰতৰ মনিকা বাট্ৰা আৰু শ্ৰীজা আকুলে টেবুল টেনিছ বিশ্বকাপ প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে আৰু ৰাজস্থান ৰয়েলছে IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।